ইয়াৰ পৰা শিক্ষা কৰা আৰু শিক্ষা কৰিবি দে বুজিছ নে।